আদি পুস্তক 18 অধ্যায় ইসহাকৰ জন্মৰ বিষয়ে ঈশ্বৰৰ প্ৰতিজ্ঞা। আব্ৰাহামে যেতিয়া মৰ্মী উক গছবোৰৰ ওচৰত বাস কৰিছিল, তেতিয়া যিহুৱাই তেওঁক এদিন দৰ্শন দিলে। তেওঁ দুপৰীয়া ৰ'দত নিজৰ তম্বুৰ দুৱাৰ মুখত বহি আছিল। তেনে সময়তে তেওঁ মূৰ তুলি চাই দেখিলে কিছু দূৰৈত তেওঁৰ সন্মুখত তিনিজন লোক থিয় হৈ আছে। তেওঁলোকক দেখা মাত্ৰকে লগ ধৰিবলৈ তেওঁ তম্বুৰ দুৱাৰ মুখৰ পৰা লৰি গ'ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে। তেওঁ ক'লে, হে প্ৰভু, যদি আপোনালোকৰ দৃষ্টিত মই অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে আপোনালোকৰ এই দাসক এৰি পাৰ হৈ আগবাঢ়ি নাযাব। মই অলপ পানী আনি দিওঁ, আপোনালোকে ভৰি ধুই লওক আৰু গছজোপাৰ তলতে বিশ্ৰাম লওক। আপোনালোক যেতিয়া এই দাখৰ গুৰিলৈ আহিছে, তেন্তে মই অলপমান আহাৰো লৈ আনোগৈ। তাৰে আপোনালোকে যেন নিজৰ প্ৰাণ জোৰাব পাৰে আৰু পুনৰ যাত্ৰা কৰিব পাৰিব। তেতিয়া তেওঁলোকে ক'লে, ঠিক আছে, তুমি কোৱাৰ দৰেই কৰা। আব্ৰাহামে তেতিয়া বেগাই তম্বুৰ ভিতৰলৈ গৈ চাৰাক ক'লে, তুমি সোনকালে তিনি চেৰা ভাল ময়দা মাখি লৈ কেইখনমান পিঠা যুগুত কৰি দিয়া। তাৰ পাছত আব্ৰাহামে লৰি গৈ পখুৰ জাকৰ পৰা ভাল চাই এটা সৰু দামুৰি আনি তেওঁ দাসক দিলে। সেই দাসেও ততাতৈয়াকৈ তাক ৰান্ধিলে। পাছত আব্ৰাহামে দৈ, গাখীৰ আৰু দামুৰি ৰন্ধা মঙহ লৈ তেওঁলোকৰ সন্মুখত থলে। তেওঁলোকে যেতিয়া ভোজন কৰি আছিল, তেতিয়া আব্ৰাহামে তেওঁলোকৰ কাষতে থকা গছজোপাৰ তলত থিয় হৈ আছিল। তেওঁলোকে আব্ৰাহামক সুধিলে, তোমাৰ ভাইজা চাৰা ক'ত আছে? তেওঁ ক'লে, সৌ তাত তম্বুৰ ভিতৰত আছে। তেতিয়া তেওঁলোকৰ মাজৰ এজনে ক'লে, বসন্তকালত মই নিশ্চয় তোমাৰ ওচৰলৈ আকৌ উলটি আহিম, তেতিয়া তোমাৰ ভাইজা চাৰাৰ এটি পুত্ৰ হ'ব। চাৰাই তেওঁ পাছফালে তম্বুৰ দুৱাৰ মুখত থাকি সকলো কথা শুনি আছিল। আব্ৰাহাম আৰু চাৰা সেই সময়ত যথেষ্ট বৃদ্ধ বৃদ্ধা বয়সতে ভাতি দিছিল আৰু চাৰাৰ পক্ষে সন্তান লাভৰ বয়সো নাছিল। সেয়ে চাৰাই মনৰ ভিতৰতে হাঁহি নিজকে ক'লে, মোৰ স্বামী এতিয়া বুঢ়া হ'ল আৰু ময়ো ক্ষয় পাই আহিলোঁ, মোৰ এনে আনন্দ হ'বনে? যিহুৱাই তেতিয়া আব্ৰাহামক ক'লে, চাৰাই কেলে এই কথা কৈ হাঁহিলে যে মই বুঢ়ীয়ে জানো সঁচাকৈয়ে এটি পুত্ৰ প্ৰসৱ কৰিম? যিহুৱাৰ ওচৰত দুঃসাধ্য বুলি জানো কিবা আছে? বসন্তকালত এই নিৰূপণ কৰা সময়ত মই তোমাৰ ওচৰলৈ আকৌ আহিম। অহা বছৰ প্ৰায় এই সময়তে চাৰাৰ এটি পুত্ৰ হ'ব। চাৰাই তেতিয়া ভয় খাই আখৈ মাতি ক'লে, নাই, মই হ'লে হঁহা নাছিলোঁ। কিন্তু জিহুৱাই ক'লে, নহয়, তুমি হাঁহিছিলা। তাৰ পাছত সেই লোককেইজন উঠি আৰু তললৈ চদুমৰ ফালে চালে। আব্ৰাহামে তেওঁলোকক আগবঢ়াই থবলৈ তেওঁলোকৰ লগে লগে গ'ল। পাছে জিহুৱাই ক'লে, মই যি কৰিম তাক জানো আব্ৰাহামৰ পৰা লুকুৱাই ৰাখিম। অৱশ্যে আব্ৰাহামৰ পৰা এক মহান আৰু পৰাক্ৰমী জাতি হ'ব। তেওঁতেই পৃথিৱীৰ সমুদায় জাতিবোৰ আশীৰ্বাদপ্ৰাপ্ত হ'ব। মই তেওঁক মনোনীত কৰিলোঁ যেন তেওঁ নিজৰ সন্তানসকলক আৰু ঘৰৰ ভাবী সন্তানসকলক জিহুৱাৰ পথত চলিবলৈ সৎ আৰু ন্যায় কাৰ্য কৰিবলৈ আজ্ঞা দিয়ে, আৰু যেন জিহুৱাই আব্ৰাহামক যি কথা ক'লে তাক সিদ্ধ কৰিব পাৰে। তাৰ পাছত জিহুৱাই ক'লে, চদুম আৰু ঘমুৰাক লৈ ভীষণ চিঞৰ বাখৰ হৈছে আৰু তেওঁলোকৰ পাপো অতিশয় গুৰুত্বৰ হৈছে, সেইবাবে মই এতিয়া তালৈ নামি গৈ তেওঁলোকে যি কৰিছে বুলি মই শুনিছোঁ, সঁচাকৈয়ে তেওঁলোক সেইদৰে দুষ্ট হৈছে নেকি তাক চাম, যদি তেনে নহয় তাকো মই জানিব পাৰিম। চদুমৰ কাৰণে আব্ৰাহামৰ মিনতি। তাৰ পাছত সেই পুৰুষকেইজন তাৰ পৰা ঘূৰি চদুমৰ ফাললৈ গ'ল। আব্ৰাহাম তেতিয়াও জিহুৱাৰ সন্মুখত থিয় হৈ থাকিল। আব্ৰাহামে জিহুৱাৰ ওচৰলৈ আগবাঢ়ি গৈ সুধিলে, আপুনি দুষ্টৰ লগত ধাৰ্মিকো বিনষ্ট কৰিবনে? সেই নগৰৰ মাজত যদি 50 ধাৰ্মিক লোক আছে, সেই 50 কাৰণে আপুনি সেই নগৰক ক্ষমা নিদি বিনষ্ট কৰিবনে? ই আপোনাৰ পৰা দূৰ হওক। ধাৰ্মিক আৰু দুষ্টৰ প্ৰতি একেধৰণৰ ব্যৱহাৰ কৰি দুষ্টৰ লগত ধাৰ্মিকৰ প্ৰাণ লোৱা এনে কৰ্ম আপোনাৰ পৰা দূৰ হওক। সমুদায় পৃথিৱীৰ বিচাৰকৰ্তা জনাই জানো ন্যায় বিচাৰ নকৰিব। তেতিয়া যীহুৱাই ক'লে, যদি চদুম নগৰত 50 জনো ধাৰ্মিক লোক পাওঁ, তেন্তে তেওঁলোকৰ কাৰণে মই সেই গোটেই নগৰখনকেই ক্ষমা কৰি দিম। অব্ৰাহামে উত্তৰ দি ক'লে, চাওক, যদি মই কেৱল ধূলি আৰু ছাই, তথাপিও মই প্ৰভুৰ লগত কথা ক'বলৈ সাহ কৰিছো। যদি 50 জন ধাৰ্মিক লোক নহৈ 5 জন কম হয়, তেনেহ'লে কি সেই 5 জন কম হোৱাৰ কাৰণে গোটেইখন নগৰকে আপুনি বিনষ্ট কৰিবনে? তেতিয়া তেওঁ ক'লে, মই তাত 45 জন পালেও বিনষ্ট নকৰোঁ। অব্ৰাহামে আকৌ তেওঁক ক'লে, ধৰক যদি তাত মাত্ৰ 40 জন ধাৰ্মিক লোক পোৱা গ'ল, তেওঁ ক'লে, সেই 40 জনৰ কাৰণেও মই বিনষ্ট নকৰোঁ। তেতিয়া অব্ৰাহামে ক'লে, মোৰ প্ৰভুৱে যেন ক্ৰুদ্ধ নকৰে, মই পুনৰ কওঁ, যদি তাত 30 জনকো পোৱা যায়, তেওঁ ক'লে, মই যদি তাত 30 জনকো পাওঁ, তেতিয়াও বিনষ্ট নকৰোঁ। অব্ৰাহামে ক'লে, চাওক, মই আকৌ এবাৰ হাস কৰি প্ৰভুক ক'ব বিচাৰিছোঁ, যদি তাত 20 জনক পোৱা যায়, 20 জনৰ কাৰণেও মই সেই নগৰক বিনষ্ট নকৰোঁ। অৱশেষত অব্ৰাহামে ক'লে, প্ৰভুৱে যেন মোক ক্ৰুদ্ধ নকৰে, মই কেৱল আৰু এবাৰহে মাথোন কওঁ, তাত যদি 10 জনকো পোৱা যায়, তেতিয়া তেওঁ ক'লে, সেই 10 জনৰ কাৰণেও মই তাক বিনষ্ট নকৰোঁ। অব্ৰাহামৰ সৈতে কথোপকথনৰ শেষ হোৱাৰ পাছত যীহুৱাৰ নিজ বাটেদি সেই ঠাইৰ পৰা গুচি গ'ল আৰু অব্ৰাহামো নিজৰ ঘৰলৈ উভতি গ'ল।